এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পহিলা জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰীৰ বাবু আঁচনি, ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচাৰ চাৰিগৰাকী প্ৰাৰ্থীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা, কামৰূপ জিলাৰ বকুত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 3 লাখৰো অধিক হিতাধিকাৰীক যোজনাৰ অনুমোদন পত্ৰ বিতৰণৰ আনুষ্ঠানিকতা, চৰকাৰী কাম কাজত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা, জনতাৰ শিল্পী জুবিন গাৰ্গলৈ আজি কটন বিশ্ববিদ্যালয়ৰ মৰণোত্তৰভাৱে ডি.লিট সন্মান আৰু কটকৰ বাৰাবাটী ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। ৰাজ্য চৰকাৰে অহা পহিলা জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰী বাবু আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ডঃ বাণীকান্ত কাকতি মেধাৱতা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰি এই আঁচনিৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব। আঁচনিৰ অধীনত প্ৰতিমাহে বাছনিপ্ৰাপ্ত ছাত্ৰক জলপানী দিয়া হ'ব। উল্লেখযোগ্য যে চলিত বছৰত ডঃ বাণীকান্ত কাকতি মেধাৱতা আঁচনিৰ অধীনত 11,250 গৰাকী শিক্ষাৰ্থীক স্কুটাৰ বিতৰণ কৰা হৈছে। ইয়াৰে 6,860গৰাকী ছাত্ৰী আৰু 4,390গৰাকী ছাত্ৰ। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্কুটাৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক যান বাহন চলোৱাৰ নীতি নিয়ম মানি চলিবলৈ আহান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত লগতে কয় যে সময়ৰ দ্ৰুত পৰিৱৰ্তনে অসমকো স্পৰ্শ কৰিছে। ৰাজ্যখনত 25খন চিকিৎসা মহাবিদ্যালয় হৈছে। ইয়াৰে 15খন কাৰ্যক্ষম হৈ আছে আৰু আন 10খন নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে। সেই সূত্ৰে বৰ্তমান ৰাজ্যত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা 2000লৈ বৃদ্ধি হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে 2030 চনৰ ভিতৰত ৰাজ্যত এই সংখ্যা 5000লৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। একেদৰে বৰ্তমান অসমত 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপৰি 25ৰ পৰা 26খন বিশ্ববিদ্যালয় কাৰ্যক্ষম হৈ আছে বা নিৰ্মাণৰ বিভিন্ন স্তৰত আছে। প্ৰতিৰক্ষা বাহিনীৰ অন্যতম যুদ্ধ বিমান ৰাফেলৰ মেৰামতি বা চোৱাচিতাৰ বাবে ডছল্ট ছিষ্টেমছে প্ৰায় 2,000 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে আগবাঢ়িছে বুলিও তেওঁ কয়। ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচাৰ 4গৰাকী প্ৰাৰ্থীৰ বাবে আসন সংৰক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অসম আৰক্ষী আৰু গৃহ বিভাগত নিযুক্তি লাভ কৰা চাহ জনজাতিৰ 120গৰাকী প্ৰাৰ্থীক কালি নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ চাহ বাগিচাত বছৰি 50গৰাকী চিকিৎসক সৃষ্টি হ'ব।
যোৱা 5টা বছৰত আমি বাগিচাত পৰিৱৰ্তন অনাৰ বাবে বহুত কেইটা চেষ্টা কৰিছো। বাগিচাৰ লাইনবিলাক প্ৰথমবাৰৰ বাবে PWD ডিপাৰ্টমেণ্টে পকী কৰিব চেষ্টা কৰিছে। ইলেক্ট্ৰিচিটিত ইণ্ডিভিজুৱেল মিটাৰ লাগিছে। পাইপেদি গেছ দিয়াৰ বাবে উজনিত ব্যৱস্থা কৰা হৈছে। জল জীৱন মিছনৰ স্কিমবিলাক নিৰ্মাণ হৈছে। বাগিচাৰ গৰ্ভৱতী মহিলাক ৱেষ্ট কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু বাগিচাসমূহত শিক্ষাৰ বিকাশৰ বাবে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল নিৰ্মাণৰ প্ৰচেষ্টা কৰা হৈছে। এই গোটেইবিলাক প্ৰচেষ্টাৰ লগত 3% চৰকাৰী চাকৰি আমি যি সংৰক্ষণ কৰিছো, ই আমাৰ বাবে এটা বৈপ্লৱিক পৰিৱৰ্তন আনিব। আমাৰ মেডিকেল কলেজসমূহত প্ৰতি বছৰে 3টাকৈ ছিট আমি বাগানৰ ল'ৰা ছোৱালীৰ কাৰণে দি আহিছো। এই বছৰৰ পৰা আমাৰ 4জনকৈ ল'ৰা ছোৱালীক আমি প্ৰত্যেকখন মেডিকেল কলেজতে ছিট দিব ঠিক কৰিছো।
ৰাজ্য চৰকাৰে চাহ জনজাতি আৰু আদিবাসী সমাজৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি অহা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বৰ্তমান চৰকাৰে প্ৰতিটো বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে 3% পদ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা, অভিযান্ত্ৰিক আদি সকলো চাকৰিৰ ক্ষেত্ৰত 3% পদত বাগিচাৰ যুৱক যুৱতীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ কয়। কামৰূপ জিলাৰ বকুৰ গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অন্তৰ্গত 2025-26 বৰ্ষৰ বাবে 3 লাখৰো অধিক হিতাধিকাৰীলৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী উদ্বোধন কৰিব। এই সন্দৰ্ভত এয়া আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাস।
কামৰূপ জিলাৰ বকুত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক সভাত অংশগ্ৰহণ কৰি বিতরণ করিব প্রধানমন্ত্রী আবাস যোজনা গ্রামীণর অনুমোদন পত্র। আজি দিনের 10 বজাত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় বকুর গান্ধী ময়দানের সমন্বয়ের ক্ষেত্র হবলগিয়া অনুষ্ঠানত প্রায় 3,25,236 হিতাধিকারীক প্রধানমন্ত্রী আবাস যোজনা গ্রামীণের মঞ্জুরিপত্র প্রদান করিব। আর লগতে উপস্থিত থাকিব পঞ্চায়েত আর গ্রামোন্নয়ন বিভাগের মন্ত্রী রঞ্জিত কুমার দাস। ইতিমধ্যে বকুর ময়দান ক্ষেত্র সজাই পড়াই তোলা হয়েছে আর দিনের ঠিক 10 বজারে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় বকু গান্ধী ময়দানের সমন্বয় ক্ষেত্রে উপস্থিত হয়ে প্রধানমন্ত্রী আবাস যোজনা গ্রামীণের অধীনত প্রায় 3,25,236 হিতাধিকারীক এই মঞ্জুরিপত্র প্রদান করিব।
প্রধানমন্ত্রী আবাস যোজনা গ্রামীণের অধীনত যোরহাট জেলার 4টা বিধানসভা সমষ্টিতে আজি আনুষ্ঠানিক বিতরণ কার্যসূচীর আয়োজন করা হয়েছে। যোরহাট সমষ্টির এই অনুষ্ঠান যোরহাট বিজ্ঞান কেন্দ্র আর তারকাগৃহত অনুষ্ঠিত হব। জেলাখনের তিতাবর, মরিয়নি আর তিয়ক বিধানসভা সমষ্টিতো এই উপলক্ষে বিতরণ কার্যসূচীর আয়োজন করা হয়েছে। রাজ্য সরকারে সরকারি কামত অসমীয়া ভাষার ব্যবহার বাধ্যতামূলক করার পুনের কঠোর নির্দেশনা জারি করেছে। এই নির্দেশনা অনুসরি 1960 চনের সরকারি ভাষা আইন সঠিকভাবে রূপায়ণ করবলে কোয়া হয়েছে। উল্লেখযোগ্য যে অসমীয়াক সরকারি ভাষা হিসাবে ব্যবহারের সন্দর্ভত অধিসূচনা জারি তথা ঐতিহ্যপূর্ণ নথিসমূহ অসমীয়ালৈ অনুবাদ সন্দর্ভত পূর্বে দিয়া নির্দেশ সম্পূর্ণরূপে কার্যকরী নোহার পরিপ্রেক্ষিতত রাজনৈতিক বিভাগে যোৱা 6 ডিসেম্বৰত প্রতিটো প্রশাসনিক বিভাগের জ্যেষ্ঠ সচিবগৰাকীক কার্যকরী ব্যবস্থা গ্রহণের নির্দেশনা জারি করে। উল্লেখযোগ্য যে সরকারি ভাষা আইন 1960ৰ সঠিক রূপায়ণ আর রাজ্যের অন্যান্য অঞ্চলত অসমীয়াক সরকারি ভাষা হিসাবে তথা বরাক উপত্যকা আর ষষ্ঠ অনুসূচীভুক্ত অঞ্চলত অসমীয়ার স্থানীয় ভাষার ব্যবহারের যা 14 এপ্রিলত এখন অধিসূচনা জারি করা হয়েছিল। এই অধিসূচনাত সকলো সরকারি কামত অসমীয়া ভাষা বাধ্যতামূলকভাবে ব্যবহারের নির্দেশ দিয়া হয়েছিল। এই অনুসরি সকল সরকারি জাননী, কার্যালয় স্মারক, আইন, নিয়মাবলীকে ধরে বিভিন্ন নির্দেশনা ইংরাজিরতে অসমীয়া ভাষাত জারি করবলে কোয়া হয়েছে। এই নির্দেশ সম্পূর্ণরূপে কার্যকরী নোহার পরিপ্রেক্ষিতত রাজনৈতিক বিভাগে সকলো প্রশাসনিক বিভাগলৈ পুনের নির্দেশ জারি করে। জনতার শিল্পী জুবিন গার্গক আজি কটন বিশ্ববিদ্যালয়ে মরণোত্তরভাবে ডি.লিট সম্মান প্রদান করব। প্রয়াত শিল্পীগীর অধ্যাপক রঞ্জিত কুমার দেবগোস্বামীকো এই সম্মান প্রদান করা হব। উল্লেখযোগ্য যে অহা 12 ডিসেম্বৰত SIT-এ জুবিন গার্গর রহস্যজনক মৃত্যুর গোচর সন্দর্ভত অভিযোগনামা দাখিল করব। প্রায় 3,500 পৃষ্ঠার এই অভিযোগনামা দাখিলের 18 ডিসেম্বৰ শেষ সীমা নির্ধারণ করা হয়েছিল যদিও 6 দিন পূর্বে আরক্ষী এই কাম সম্পূর্ণ করব বলে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় ইতিপূর্বে উল্লেখ করেছে। উল্লেখযোগ্য যে প্রিয় শিল্পীগৰাকীক কালি বিশ্ববিখ্যাত শিল্পী আমেরিকান রকষ্টার পোস্ট মেলনেও খানাপাৰাত নিজের অনুষ্ঠানের পূর্বে স্মরণ করে শ্রদ্ধা নিবেদন করে। অলপতে অসমলৈ সংগীত পরিবেশন করবলৈ আহিবলগীয়া বলিউডৰ বিশিষ্ট শিল্পী সোনু নিগমে জুবিন গার্গৰ সৈতে থকা সান্নিধ্যৰ কথা স্মরণ করে এইদরে কয়।
জুবিন আমার ভাই বহুত জলদি চলে গে আখরি বার মানে গুহাটি মে দেখা থাফর্ম দেখা থাকার গুহাটি জানা থা ইমোশনল রেগা আসাম মে দিখা দিয়া আর্টিস্ট কেসে প্যার কি যাবে পহলি বাত থি কি জুবিন খুদ ক্যা চিজ হোগি হ্যাঁ হমনে তো বহুত উপর উপর সে জানা হোগা উনকো পহলা ক্রেডিট গোস টু জুবিন গর্গ ভি দি হিউম্যান বিইং আর্টিস্ট হ্যায় বাট হিউম্যান বিইং ক্যা হোগা আর্টিস্ট তো বহুত সারে হোতে আচ্ছে আচ্ছে লেকিন কুছ ইনসান মে তত্ত্ব হোতা হ্যায় জিসকি ওয়াজহ সে উসকো এক অলগ দর্জা মিলতা হ্যায়।
রাজ্যজুড়ি বিস্তৃত কার্যসূচীরে কাইলৈ পালন করবলগীয়া শহীদ দিবসের পূর্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁওৰ শহীদ স্মারক ক্ষেত্রত শহীদৰ স্মৃতিত বিশেষ অনুষ্ঠানৰ আয়োজন করা হৈছে। এই উপলক্ষে আজি বিয়লি 4 বজাৰ থাপনা স্থাপন, ভাগৱত পাঠ, শহীদ প্রণাম জ্যোতি প্রজ্বলন, দিহানাম, থিয়নাম আদিৰ আয়োজন করা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মা আর মন্ত্রী অতুল বৰা উপস্থিত থাকিব। ইপিনে কাইলৈ বৰাগাঁওৰ শহীদ স্মারক ক্ষেত্রৰ লগতে ৰাজ্যজুৰি পালন কৰিবলগীয়া শহীদ দিবসৰ প্রস্তুতির খতিয়ান লবলৈ মন্ত্রী অতুল বৰাই কালি জিলা আয়ুক্ত সকলৰ সৈতে ভিডিও কনফারেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্রী কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা, ৰূপেশ গোৱালা আৰু ৰাজ্যৰ মুখ্য সচিব ড ৰবি কোটা উপস্থিত থাকে। বৈঠকত প্রতিখন জিলা আৰু সমজিলাত এই অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰিবলৈ যাৱতীয় নিৰ্দেশনা দিয়া হয়। গুৱাহাটীৰ পশ্চিম বৰাগাঁওত শহীদ দিৱস উদযাপনৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা আৰু সমজিলা মুখ্য কাৰ্যালয়সমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে এই দিৱস পালন কৰা হ'ব। পশ্চিম বৰাগাঁওত নিৰ্মিত শহীদ স্মাৰক ক্ষেত্ৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ শহীদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে বৰাগাঁওত এই শহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনাগৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। অহা 13 ডিচেম্বৰত দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্ততো লোক আদালতৰ প্ৰস্তুতি চলিছে। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ আৰু ঢকুৱাখনাতো লোক আদালত অনুষ্ঠিত হ'ব। আলহী দল দক্ষিণ আফ্ৰিকাক শেহতীয়া এদিনীয়া শৃংখলাত পৰাজিত কৰি আম্মবিশ্বাসী হৈ থকা ভাৰতে আজি কটকৰ বাৰাৱতী ষ্টেডিয়ামত দলটোৰ বিৰুদ্ধে 5খনীয়া টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। সূৰ্য কুমাৰ যাদৱে নেতৃত্ব দিবলগীয়া খেলখনত হাৰ্দিক পাণ্ডিয়া আৰু শুভমন গিলেও অংশগ্ৰহণ কৰিব বুলি যাদৱে নিশ্চিত কৰিছে। বিচিচিআই মুকলি কৰা এটা ভিডিঅ'যোগে উপ অধিনায়ক শুভমন গিলে প্ৰয়োজনীয় চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। এই শৃংখলাৰ পৰৱৰ্তী খেলখন অহা বৃহস্পতিবাৰে চণ্ডীগড়ৰ মুল্লানপুৰত, তৃতীয়খন খেল ধৰমশালাত, চতুৰ্থখন খেল লক্ষ্ণৌত আৰু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অন্তিম খেলখন অনুষ্ঠিত হ'ব। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমক লৈ সংসদত হোৱা আলোচনাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি, ৰাজ্যৰ জলসিঞ্চন বিভাগত কেলেংকাৰীৰ অভিযোগ, কেবিনেটৰ সিদ্ধান্ত গ্ৰহণৰ পাছতো অসমীয়া ভাষা অৱহেলিত হৈ থকা, গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় শিল্পী পোষ্টমেলনৰ সংগীতানুষ্ঠানকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমত 150 বছৰ পূৰ্ণ হোৱা উপলক্ষে কালি লোকসভাত হোৱা আলোচনাকালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বাতৰিটো আজি প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বাতৰিটোৰ লোকসভাত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী তীক্ষ্ণ আক্ৰমণ মোদীক বন্দে মাতৰমৰ স্তৱক কৰ্তনেৰে ভাৰত বিভাজনৰ বীজ ৰুইছিল নেহৰুৱে, দৈনিক অগ্ৰদূত কাকতে ৰাষ্ট্ৰগীতৰ 150 বৰ্ষপূৰ্তিত লোকসভাত আলোচনা, কংগ্ৰেছক আক্ৰমণ মোদীৰ, ৰাজনৈতিক যুঁজৰ আহিলা বন্দে মাতৰম, আৰু দ্য চেণ্টিয়েল কাকতে বাতৰিটোৰ বন্দে মাতৰম ইজ এ মডাৰ্ণ অৱতাৰ অফ আৱাৰ কালচাৰেল লিগেচি শিৰোনাম দিছে। ৰাজ্যৰ জলসিঞ্চন বিভাগত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি অসমে প্ৰতিদিন কাকতে মন্ত্ৰী সিংহলৰ জলসিঞ্চনত ভয়ংকৰ কেলেংকাৰী, 450 কোটিৰ পাম্পছেটৰ 90% বিকল শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ 6 শতাধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ এটা বাতৰি দৈনিক অসমকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যপালৰ জাননীক অৱজ্ঞা চৰকাৰী বিভাগৰ, কেবিনেট সিদ্ধান্তৰ পাছতো অৱহেলিত অসমীয়া ভাষা শিৰোনামেৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা ৰাজ্যত নতুন আঁচনি প্ৰৱৰ্তনৰ ঘোষণা কৰা এটা বাতৰিক দৈনিক জনমভূমি কাকতে 1 জানুৱাৰীৰ পৰা নিযুত মইনা সদৃশ নতুন আঁচনি আৰম্ভ হ'ব, 2030ত ৰাজ্যত 5,000লৈ বৃদ্ধি পাব মেডিকেল শিক্ষাৰ আসন, আৰু দ্য আছাম ট্ৰিবিউন কাকতে নিউ স্কীম ফৰ বয়জ ফ্ৰম January 1 NCM শিৰোনামেৰে প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্বক্ষেত্ৰ ৰকষ্টাৰ পোষ্টমেলনৰ সংগীতানুষ্ঠান সফলতাৰে অনুষ্ঠিত হোৱাৰ বাতৰি এটা অসমীয়া খবৰকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
ধন্যবাদ ডেভিড। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়া আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পহিলা জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰীৰ বাবু আঁচনি, ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচাৰ 4গৰাকী প্ৰাৰ্থীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা, কামৰূপ জিলাৰ বকৌত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 3 লাখৰো অধিক হিতাধিকাৰীক যোজনাৰ অনুমোদন পত্ৰ বিতৰণৰ আনুষ্ঠানিকতা, চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা, জনতাৰ শিল্পী জুবিন গাৰ্গলৈ আজি কটন বিশ্ববিদ্যালয়ৰ মৰণোত্তৰভাৱে ডি লিট সন্মান, আৰু কটকৰ বাৰাৱতী ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।